গণনা পুস্তক 5 অধ্যায়। কুষ্ঠ আদি ৰোগীকে বাহিৰ কৰা, পৰপুৰুষে সৈতে বিবিচাৰ কৰা মহিলা, অন্তজালা আদি বিষয়ৰ বিধি। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তুমি প্ৰতিজন কুষ্ঠ ৰোগীক আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক আৰু মৰাহ চুই অসুচি হোৱা প্ৰতিজন লোককে চাউনীৰ পৰা বাহিৰ কৰিবলৈ ইজৰাইলৰ সন্তানসকলক আজ্ঞা দিয়া। তোমালোকে পুৰুষে হওক বা স্ত্ৰীয়ে হওক, দুয়োকো চাউনীৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্ৰকাৰে চাউনীবোৰ অসুচি নকৰে, সেইবাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ। তেতিয়া ইজৰাইলৰ সন্তানসকলে তাকে কৰিলে, আৰু যিহুৱাই মুচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰে কাৰ্য কৰি চাউনীৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে। যিহুৱাই মুচিক পুনৰাই ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওক বা স্ত্ৰীয়ে হওক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহুৱাৰ অহিতে অপৰাধ কৰে, সেইজন ব্যক্তি দোষী হয়। তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব, আৰু পাঁচভাগৰ এভাগ বেছিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে সেইজন লোকক দিব লাগিব, আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া সেইজন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়চিত্ৰৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়চিত্ৰ কৰা হ'ব, তেওঁ সেই দোষৰ বাবে যিহুৱাৰ উদ্দেশ্যে কৰিবলগা ক্ষতিপূৰণ পুৰোহিতে পাব। আৰু ইজৰাইলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিতজনৰ হ'ব। প্ৰতিজনৰ পবিত্ৰকৃত বস্তু তেওঁৰে হ'ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰে হ'ব। যিহুৱাই মুচিক আকৌ ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাতে গ'ল আৰু তেওঁ বিৰুদ্ধে সত্য লংঘন কৰিলে, অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে, সেই ক্ষেত্ৰত তাই অসুচি হ'ল, যদিও তাই গিৰিয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাই সেই কৰ্ম ধৰাত নপৰিল বা তাই অহিতে সাক্ষী কোনো নাই, আৰু নিজ পত্নী অসুচি হ'লে এইবুলি তাইৰ প্ৰতি গিৰিয়েকৰ অন্তজ্বালাযুক্ত মন হ'ব পাৰে, নাইবা নিজ পত্নী অসুচি নহ'লেও মিছাতে তাইৰ প্ৰতি তেওঁ অন্তজ্বালাযুক্ত মন হ'ব পাৰে। তেতিয়া এইবোৰ ক্ষেত্ৰত সেই পুৰুষজনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব, তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ অৰ্থাৎ ঐফাৰ 10ভাগৰ এভাগ যৱৰ আটাগুৰি আনিব, কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব আৰু কুন্দুৰো নিদিব, কিয়নো সেয়ে অন্তজ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য। তেতিয়া পুৰোহিতে সেই মহিলাক আনি জিহুৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি আবাসৰ মজিয়াৰ কিছু ধূলি লৈ সেই জলত দিব। পুৰোহিতে সেই মহিলাগৰাকীক জিহুৱাৰ আগত উপস্থিত কৰিব, আৰু তাই মূৰৰ চুলি মুকলি কৰিব, আৰু সেই স্মৰণাৰ্থক নৈবেদ্য অন্তৰ্জালাৰ ভক্ষ্য নৈবেদ্য তাই হাতত থ'ব। হাও জন্মাওতা সেই তিতাপানী পুৰোহিতে নিজৰ হাতত ল'ব, আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব। তেওঁ তাইক ক'ব লাগিব বোলে, কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাতে যোৱা নাই, তেতিয়াহ'লে হাও জন্মাওতা এই তিতাপানী তোমালৈ নিষ্ফল হ'ব। কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈও অবাতে গৈ অখুচি হলা আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে। এইবোৰ কথা কৈ পুৰোহিতে হাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, তেন্তে জিহুৱাই তোমাৰ কৰঙণ শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক হাও আৰু শপতৰ বিষয় কৰিব, আৰু এই হাও জন্মাৰতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙণ শুকুৱাবলৈ তোমাৰ পেটত সোমাব। তেতিয়া সেই মহিলাই উত্তৰ দিব, হয় যদি মই দোষী তেনেহ'লে এনেই হওক। পুৰোহিতজনে এইবোৰ হাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁক ধুই পেলাব লাগিব। তাৰ পাছত পুৰোহিতে সেই হাও জন্মাওতা তিতা পানী তাইক পান কৰাব, তাতে সেই হাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ'ব। পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তজালাৰ ভক্ষ নৈবেদ্য নিজ হাতত লৈ জিহুৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব, আৰু পুৰোহিতে সেই ভক্ষ নৈবেদ্যৰ এমুঠি লৈ তাৰ স্মৰণাৰ্থক অংশৰ স্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব। তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব, আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অখুচি হৈছে তেন্তে সেই পানী খুওৱাৰ পাছত সেই হাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ'ব, তাইৰ পেট উখহিব আৰু কৰঙণ শুকাই যাব, আৰু তাই নিজ লোকসকলৰ মাজত হাওৰ বিষয় হ'ব। কিন্তু যদি সেই মহিলা অখুচি নহৈ শুচি আছে তেন্তে তাই হাওৰ পৰা মুক্ত হ'ব আৰু গৰ্ভধাৰণ কৰিব। এয়ে অন্তৰ্জালাযুক্ত বিধি। যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈও অবাতে গৈ অখুচি হয় তাইৰ বাবে এই বিধি। যেতিয়া কোনো মানুহৰ মন অন্তজ্বালাযুক্ত হৈ তেওঁ নিজৰ পত্নীৰ প্ৰতি অন্তজ্বালাৰে জ্বলে সেই সময়ত তেওঁ নিজ পত্নীক জিহুৱাৰ আগত উপস্থিত কৰিব আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব। তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ'ব আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব।